এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিধানসভা নিৰ্বাচনত 126টা সমষ্টিৰ বাবে 818জন প্ৰাৰ্থীৰ 1391খন মনোনয়ন দাখিল। মনোনয়ন দাখিলৰ সমান্তৰালভাৱে শাসক বিৰোধীৰ প্ৰচাৰৰ চমক। ভোটদানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে নিৰ্বাচন আয়োগৰ ছুইপ কাৰ্যসূচীৰ অধীনত বিশেষ ব্যৱস্থা। বিভিন্ন জিলাত শুভংকৰ মুকলি। দূৰদৰ্শন আৰু আকাশবাণীত বিনামূলীয়া সম্প্ৰচাৰৰ বাবে ৰাজনৈতিক দলসমূহক ডিজিটেল ভাউচাৰ আবণ্টনৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা। আৰু ওড়িশাৰ ভুৱনেশ্বৰত আজি ৰাষ্ট্ৰীয় ইনডোৰ এথলেটিক্স চেম্পিয়নশ্বিপৰ উদ্বোধনী সংস্কৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক পিতং বাতৰি। বিধানসভা নিৰ্বাচনত 126টা সমষ্টিৰ বাবে 818জন প্ৰাৰ্থীয়ে 1391খন মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ কালি শেষৰ দিনা বিভিন্ন জিলাত ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে দলীয় সতীৰ্থৰ উপস্থিতিত সমদল উলিয়াই জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বোকাখাট সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ অতুল বৰাৰ মনোনয়নৰ সময়ত উপস্থিত থাকে। ইয়াৰ পাছত বিজেপি নেতাগৰাকীয়ে নগাঁৱত মিত্ৰদল অসম গণ পৰিষদৰ কলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থী কেশৱ মহন্তৰ মনোনয়ন সমাৱেশতো অংশ লয়। গোলাঘাট জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে মুঠ 19গৰাকী প্ৰাৰ্থীয়ে কালি মনোনয়ন দাখিল কৰে। ইয়াৰ ভিতৰত কংগ্ৰেছৰ বিতুপন শইকীয়া আৰু ৰোজলিনা তিৰ্কী, নিৰ্দলীয় ৰুবুল বৰা, বিজেপিৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু মৃদুল দত্ত, আপৰ আশী হাজৰিকাৰ নাম উল্লেখযোগ্য। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কালি যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰে। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে তেওঁক সংগ দিয়ে। জিলাখনত কালি 15গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ডিব্ৰুগড়ৰ 6টা বিধানসভা সমষ্টিত কালি 24গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। জ্যেষ্ঠ বিজেপি নেতা আৰু মন্ত্ৰী বিমল বৰাক মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীয়ে সংগ দিয়ে। তেলীয়ে নিজেও দুলিয়াজান সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে। নাহৰকুটীয়াৰ বিধায়ক তৰংগ গগৈক মনোনয়ন দাখিল কৰাৰ সময়ত কালি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংগ দিয়ে। চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত পূৰ্বৰ লাহোৱাল সমষ্টিৰ বিধায়ক বিজেপিৰ বিনোদ হাজৰিকাই মনোনয়ন দাখিল কৰে। সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাঞ্জল খাটোৱাৰৰ সৈতে বিজেপি প্ৰাৰ্থীগৰাকী পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। তিনিচুকীয়াত 27গৰাকী প্ৰাৰ্থীয়ে কালি মনোনয়ন দাখিল কৰে। তিনিচুকীয়া সমষ্টিত 8গৰাকী, নৱগঠিত মাকুম সমষ্টিত 6গৰাকী, ডিগবৈত 5গৰাকী, মাৰ্ঘেৰিটা আৰু ডুমডুমাত 2গৰাকী আৰু শদিয়াত 4গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ধেমাজিত কালি মনোনয়ন দাখিলৰ অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী মন্ত্ৰী ডঃ অনুজ পেগু, জীৱন গগৈ আৰু ভুৱন পেগুকে ধৰি কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। কংগ্ৰেছৰ ৰাজু মেধক, তৃণমূল কংগ্ৰেছৰ নৰেন্দ্ৰনাথ পাও, নিৰ্দলীয় বাবুল সোণোৱাল আৰু ভোটাৰ্ছ পাৰ্টীৰ ললিত পেগুৱেও কালি মনোনয়ন দাখিল কৰে। কাছাৰ জিলাত সৰ্বমুঠ 56খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। জিলাখনত মনোনয়নৰ সামগ্ৰিক অৱলোকনৰ সৈতে এয়া আমাৰ সংবাদদাতা আশী ৰাণী দাস।
অসম বিধানসভা নিৰ্বাচনৰ বাবে কাছাৰ জিলাত শাসক বিৰোধী দলৰ প্ৰাৰ্থীসকলে কালি শক্তি প্ৰদৰ্শন কৰি কাছাৰ জিলা আয়ুক্ত কাৰ্যালয় আৰু উন্নয়ন বিভাগৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। কাছাৰ জিলাৰ 7টা বিধানসভা সমষ্টিত 56খন মনোনয়ন পত্ৰ দাখিল হৈছে। ইয়াৰে ভিতৰত কাঠিগড়া আৰু সোণাই বিধানসভা সমষ্টিত সৰ্বাধিক মনোনয়ন পত্ৰ দাখিল কৰিছে দলীয় আৰু নিৰ্দলীয় উভয় প্ৰাৰ্থীয়ে। লক্ষীপুৰ বিধানসভা সমষ্টিত মুঠ 4খন মনোনয়ন পত্ৰ দাখিল, উধাৰবন সমষ্টিত মুঠ 5খন, কাঠিগড়া বিধানসভা সমষ্টিত 14খন, বৰখলা সমষ্টিত 7খন, শিলচৰ সমষ্টিত 7খন, সোণাই বিধানসভা সমষ্টিত 14খন মনোনয়ন পত্ৰ দাখিল আৰু ধলাই সমষ্টিৰ বাবে মুঠ 5খন মনোনয়ন পত্ৰ দাখিল হৈছে।
কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ মুঠ 26গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। জালুকবাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে কংগ্ৰেছৰ বিদিশা নেওক আৰু ভূমি অধিকাৰ পাৰ্টীৰ দীপিকা দাসে প্ৰতিদ্বন্দ্বিতা কৰিছে। মধ্য গুৱাহাটীত বিজেপিৰ বিজয় কুমাৰ গুপ্তা, অসম জাতীয় পৰিষদৰ কুংকী চৌধুৰী, আম আদমী পাৰ্টীৰ অনুৰূপা ডেকা ৰজাকে ধৰি কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। নিউ গুৱাহাটী সমষ্টিত বিজেপিৰ দীপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছৰ শান্তনু বৰাকে ধৰি কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। একেদৰে দিশপুৰ সমষ্টিত বিজেপিৰ প্ৰদ্যুৎ বৰদলৈ, কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী, আপৰ পল্লৱ পাত্ৰৰ লগতে 2গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। জিলাখনত কংগ্ৰেছ প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিলৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু প্ৰদেশ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী জিতেন্দ্ৰ সিঙে প্ৰাৰ্থীসকলক সংগ দিয়ে। কামৰূপ জিলাত 6টা বিধানসভা সমষ্টিৰ বাবে মুঠ 33গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ঢকুৱাখনত বিগত 3টা কাৰ্যকালৰ বিধায়ক নৱকুমাৰ দলেকে ধৰি 4গৰাকী প্ৰাৰ্থীয়ে কালি মনোনয়ন দাখিল কৰে। লখিমপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে কালি বিজেপি, কংগ্ৰেছ, অসম গণ পৰিষদ আৰু অন্য দলৰ সৰ্বমুঠ 26গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। মৰিগাঁও জিলাত কালি 3টা বিধানসভা সমষ্টিৰ বাবে 10গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ইয়াৰ ফলত জিলাখনত কালি অন্তিম দিনালৈ 13 প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিলে। ডিমা হাছাও জিলাত মন্ত্ৰী নন্দিতা গাৰ্লছাই কংগ্ৰেছ দলৰ হৈ কালি মনোনয়ন দাখিল কৰে। ৰাজ্যত মনোনয়ন দাখিলৰ সামগ্ৰিক অৱলোকনৰ সৈতে এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ 818 প্ৰাৰ্থীয়ে 1391 মনোনয়ন পত্ৰ দাখিল কৰিছে। অৱশ্যে এই পৰিসংখ্যাৰ কিছু সাল সলনি হোৱাৰ সম্ভাৱনা আছে বুলি আয়োগে জানিবলৈ দিছে। কামৰূপ মহানগৰ জিলাতো 5 সমষ্টি ক্ৰমে দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, মধ্য গুৱাহাটী আৰু জালুকবাৰী সমষ্টিৰ বাবে মুঠ 26 প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইপিনে আজিৰ পৰা আৰম্ভ হ'ব মনোনয়ন পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া। ইয়াৰ পিছত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছে 26 মাৰ্চ।
নিৰ্বাচন আয়োগে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া মনজিৎ সিঙক অসম বিধানসভা নিৰ্বাচনৰ বিশেষ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে। বিষয়াগৰাকী কালি অসমত উপস্থিত হয়। তেওঁ নিৰ্বাচন মুক্ত আৰু নিকাভাৱে পৰিচালনাৰ সৈতে জড়িত বিষয়সমূহ সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি তথা সামাজিক সংগঠনসমূহৰ সদস্যৰ সৈতে আলোচনা কৰিব। নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষই প্ৰচাৰ অভিযান তীৱ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জালুকবাৰী সমষ্টিত জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰে। ডঃ শৰ্মাই আজি কিছু সময় পাছতে ভৱানীপুৰ সৰভোগ সমষ্টিৰ কেইবাটাও স্থানত জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীত অংশ ল'ব। ইয়াৰ উপৰি বিজেপিয়ে প্ৰায় 40 তাৰকা প্ৰচাৰকক লৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব বুলি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰিছে। তেওঁলোকৰ ভিতৰত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা থাকিব বুলি শ্ৰীশইকীয়াই জানিবলৈ দিয়ে।
40 আমাৰ যি ষ্টাৰ কেম্পেইনাৰ, তাৰ ইতিমধ্যে অনুমোদন হৈছে। প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া আৰু আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এখেতসকলে অসমৰ বিভিন্ন স্থানত বিভিন্ন সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শুদ্ধহতে 4 সভা স্থিৰ হৈছে, গৃহমন্ত্ৰী ডাঙৰীয়াৰ 6 সভা হ'ব। ঠিক তেনেদৰে আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰো 6 সভা প্ৰায় স্থিৰ হৈছে। তেনেকৈ ৰাজনাথ সিং ডাঙৰীয়া, আমাৰ নীতিন গাডকাৰী ডাঙৰীয়া, এনেধৰণে আমাৰ ৰাষ্ট্ৰীয় যি নেতা, সেইসকলৰো সভা ঠিক হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰায় সমষ্টিতেই সভাৰ দিন বাৰ প্ৰায় ঠিক হৈছে আৰু প্ৰায় 10 স্থানত তেখেতে ৰোড শ্ব কৰিব।
একেদৰে কংগ্ৰেছ দলৰ নেতাসকলেও ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই কালি বৰচলা বিধানসভা সমষ্টিত প্ৰচাৰ সভাত অংশ লোৱাৰ লগতে সমষ্টিটোৰ ৰাইজৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলায়। দেৱব্ৰত শইকীয়াই কালি নাজিৰাৰ পিয়লি ফুকন পঞ্চায়তত নিৰ্বাচন উপলক্ষে দলীয় কৰ্মীসকলৰ সৈতে প্ৰচাৰ অভিযানত অংশ লয়। প্ৰচাৰৰ সময়ত তেওঁ ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহৰ বুজ লয়। ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কালি শিৱসাগৰ জিলাৰ গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ বিষয়ববী আৰু কৰ্মীসকলৰ সৈতে ৰাজনৈতিক পৰ্যালোচনাত মিলিত হয়। অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে কালি খোৱাং সমষ্টিৰ বগীবিল পঞ্চায়তত ৰাইজৰ সৈতে আলোচনাত মিলিত হয়। ভোটদানৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ অৰ্থাৎ স্বীপ কাৰ্যসূচীৰ অধীনত ৰাজ্যত এলানি বিশেষ ব্যৱস্থা লোৱা হৈছে। ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে নাগৰিকসকলৰ মাজত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ প্ৰতি দায়বদ্ধতা সৃষ্টি কৰিবলৈ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ তত্বাৱধানত জিলাই জিলাই ভোটদাতাৰ সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াৰ অংশ হিচাপে বাতৰ নাট, চিত্ৰাংকন প্ৰতিযোগিতা, আলপনা প্ৰতিযোগিতা, শ্লোগান লিখন, দেৱাল লিখন, বাতৰি পৰিৱেশন আৰু পোষ্টাৰ প্ৰস্তুতকৰণ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বিভিন্ন জিলাত ভোটদাতাসকলক আকৰ্ষণৰ বাবে শুভংকৰ মুকলি কৰাৰ উপৰি জনপ্ৰিয় ব্যক্তিত্বক আইকন হিচাপে লৈ সজাগতা সৃষ্টি কৰা হৈছে। লখিমপুৰ জিলাত শুভংকৰ বাখৰ, শোণিতপুৰত গণবন্ধু, যোৰহাটত জলৌ, গোলাঘাটত চামেলি আৰু কোকৰাঝাৰৰ শুভংকৰ ডিমলু আৰু চিকিৰিয়ে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। যোৰহাটত অভিনৱ বৰাক আৰু লখিমপুৰত ৰাজীৱ দৌৰীক চুইপ আইকন হিচাপে লোৱা হৈছে। ইয়াৰ লগতে বিশ্ব জল দিৱসৰ সৈতে সংগতি ৰাখি যোৱা 22 মাৰ্চত ৰাজ্যজুৰি জল সজাগতা আৰু ভোটদাতাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। নিৰ্বাচনৰ ৰাজ্যিক আইকন পেৰাচাইক্লিষ্ট ৰাকেশ বণিকে জিলাসমূহত আয়োজন কৰা বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিব। নিৰ্বাচন আয়োগে সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দূৰদৰ্শন আৰু আকাশবাণীত বিনামূলীয়া সম্প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহক ডিজিটেল ভাউচাৰ আবণ্টন দি নিৰ্দেশনা জাৰি কৰিছে। জনপ্ৰতিনিধিত্ব আইন 1951 ক ধাৰাৰ অধীনত অসম, কেৰালাম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ নিৰ্বাচনৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। এই অনুসৰি নিৰ্বাচন হ'বলগীয়া 5 ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলক সম্প্ৰচাৰৰ বাবে নিৰ্দিষ্ট সময়ৰ ডিজিটেল ভাউচাৰ প্ৰদান কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত প্ৰতিটো দলক দূৰদৰ্শন আৰু আকাশবাণীত বিনামূলীয়াকৈ 45 মিনিটকৈ প্ৰচাৰৰ বাবে নিৰ্ধাৰিত সময় দিয়া হৈছে। পূৰ্বৰ বিধানসভা নিৰ্বাচনত ৰাজনৈতিক দলসমূহৰ ফলাফলৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত সময়ো আবণ্টন দিয়া হৈছে। দলীয় সম্প্ৰচাৰৰ উপৰি দূৰদৰ্শন আৰু আকাশবাণীত দুটাকৈ আলোচনাৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। প্ৰতিটো ৰাজনৈতিক দলে এই কাৰ্যসূচীৰ বাবে এজনকৈ প্ৰতিনিধি মনোনীত কৰিব পাৰিব। এগৰাকী অনুমোদিত সমন্বয়কে অনুষ্ঠান পৰিচালনা কৰিব। প্ৰাৰ্থী তালিকাৰ প্ৰকাশৰ পৰা ভোটদানৰ দুদিন আগলৈকে এই সম্প্ৰচাৰ কৰিব পৰা যাব। সম্প্ৰচাৰৰ সময়সূচী ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি আৰু মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ বিষয়াসকলৰ উপস্থিতিত লটাৰীৰ জৰিয়তে আগতীয়াকৈ নিৰ্ধাৰণ কৰা হ'ব। চোৰাংচোৱাগিৰিৰ অভিযোগত ডিব্ৰুগড় জিলাৰ চাবুৱা বায়ুসেনা বাহিনীৰ চাউনীৰ পৰা কালি সুমিত কুমাৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ধৃত সুমিত কুমাৰে ধনৰ বিনিময়ত ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ স্পৰ্শকাতৰ তথ্য পাকিস্তানক যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে। তথ্য অনুসৰি সুমিতে যুদ্ধ বিমান আৰু মিছাইল ব্যৱস্থাৰ অৱস্থানৰ লগতে বায়ুসেনা ঘাটিটোৰ বিষয়া কৰ্মচাৰীৰ তথ্য পাকিস্তানক যোগান ধৰিছিল। উত্তৰ প্ৰদেশৰ বাসিন্দা সুমিতে ডিব্ৰুগড়ৰ বায়ুসেনা ঘাটিত মাল্টি টাস্কিং ষ্টাফ হিচাপে কৰ্মৰত আছিল। যোৱা জানুৱাৰী মাহত ৰাজস্থানৰ জয়ছালমেৰৰ এজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত সুমিত কুমাৰৰ নাম পোহৰলৈ আহে। গ্ৰেপ্তাৰৰ পাছত সুমিত কুমাৰক জেৰাৰ বাবে জয়পুৰলৈ লৈ যোৱা হয়। ওড়িশাৰ ভুৱনেশ্বৰত আজি ৰাষ্ট্ৰীয় ইনডোৰ এথলেটিক চেম্পিয়নশ্বিপৰ উদ্বোধনী সংস্কৰণ আৰম্ভ হ'ব। এই প্ৰতিযোগিতাই দেশৰ ক্ৰীড়া ইতিহাসত এটা নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। এই দুদিনীয়া ক্ৰীড়া প্ৰতিযোগিতাত জ্যেষ্ঠ আৰু 20 বছৰ অনুৰ্ধ শিতানত 97 গৰাকী মহিলাকে ধৰি মুঠ 278 গৰাকী ক্ৰীড়াবিদে অংশ ল'ব। দেশৰ ইনডোৰ এথলেটিকছ ক্ষেত্ৰখনক শক্তিশালী কৰাৰ লগতে আগশাৰীৰ অন্য প্ৰতিযোগিতাসমূহ আৰম্ভ হোৱাৰ পূৰ্বে এই চেম্পিয়নশ্বিপে দেশৰ খেলুৱৈসকলক এখন মঞ্চ প্ৰদান কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে। পুৰুষৰ 3000 মিটাৰ দৌৰেৰে আজি প্ৰতিযোগিতাৰ আৰম্ভণি হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। এতিয়া আহক মঞ্জিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত নিৰ্বাচন সম্পৰ্কীয় কেতবোৰ খবৰে পৃথক পৃথক শিৰোনাম দখল কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কালি যোৰহাটত প্ৰায় 10 সহস্ৰাধিক কৰ্মী সমৰ্থকক লৈ মনোনয়ন পত্ৰ দাখিল কৰা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ দেশবাসীক সতৰ্ক হৈ থাকিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহান জনাইছে। ধৈৰ্য আৰু সংযমৰ সৈতে আমি শান্ত মনেৰে সন্মুখৰ সকলো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব লাগিব বুলি সংসদত প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰা বাতৰিটোক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কালি অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা ৰাজ্যজুৰি প্ৰাৰ্থীসকলে দলে বলে মনোনয়ন দাখিল কৰা বাতৰিটো দৈনিক জনমভূমি কাকতত মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰা হৈছে। আলফা স্বাধীনৰ আক্ৰমণৰ পাছতেই তিনিচুকীয়া জিলাৰ জাগুনত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে। আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে এই বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। ঢেকিয়াজুলিৰ বৰতলাত সংঘটিত এটা পথ দুৰ্ঘটনাত টিউলিপ চাহ বাগিচাৰ 7 লোকৰ মৃত্যু ঘটা বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি টাইমছ অব ইণ্ডিয়া কাকততো একেটা বাতৰিয়ে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। কালি জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়াৰ পৰা নিশালৈকে জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰে। বৰষুণৰ বতৰতো পুষ্প বৃষ্টিৰে হাজাৰ হাজাৰ দলীয় কৰ্মী সমৰ্থকৰ আশীৰ গ্ৰহণ কৰা এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। পাকিস্তানী চোৰাংচোৱা সংস্থা গোপন তথ্য যোগানৰ অভিযোগত চাবুৱাৰ বায়ুসেনা ঘাটিত কৰ্মৰত সুমিত কুমাৰক গ্ৰেপ্তাৰ কৰা বাতৰিটোৱেও নিয়মীয়া বাৰ্তা কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 19 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশৰ কিছু কিছু অঞ্চলত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। একেদৰে মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, অসম আৰু ত্ৰিপুৰাৰ কিছু ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বিধানসভা নিৰ্বাচনত 126টা সমষ্টিৰ বাবে 818 গৰাকী প্ৰাৰ্থীৰ 1391 মনোনয়ন দাখিল। মনোনয়ন দাখিলৰ সমান্তৰালভাৱে শাসক বিৰোধীৰ প্ৰচাৰৰ চমক। ভোটদানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে নিৰ্বাচন আয়োগৰ চুইপ কাৰ্যসূচীৰ অধীনত বিশেষ ব্যৱস্থা। বিভিন্ন জিলাত শুভংকৰ মুকলি। দূৰদৰ্শন আৰু আকাশবাণীত বিনামূলীয়া সম্প্ৰচাৰৰ বাবে ৰাজনৈতিক দলসমূহক ডিজিটেল ভাউচাৰ আবণ্টনৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা। আৰু ওড়িশাৰ ভুৱনেশ্বৰত আজি ৰাষ্ট্ৰীয় ইনডোৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ উদ্বোধনী সংস্কৰণ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলা ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।